জিৰিমিয়া 30 অধ্যায়। যিহুদীসকললৈ যিহুৱাই কৰা প্ৰতিজ্ঞা। যিহুৱাৰ পৰা জিৰিমিয়ালৈ অহা বাক্য এই, আৰু ক'লে, ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে, মই তোমাৰ আগত কোৱা সকলো বাক্য এখন পুথিত লিখি থোৱা, কিয়নো যিহুৱাই কৈছে, চোৱা, মই যিদিনা মোৰ প্ৰজা ইজৰাইল আৰু যিহুদাৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম, এনে দিন আহিছে। ইয়াক জিহুৱাই কৈছে, মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক উভতাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব। ইজৰাইল আৰু যিহুদাৰ বিষয়ে জিহুৱাই কোৱা বাক্য এইবোৰ। সঁচাকৈয়েই জিহুৱাই এইদৰে কৈছে, আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলোঁ। এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ বেদনা হয়নে? প্ৰসৱকাৰিণীৰ দৰে প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছো, আৰু প্ৰসৱকাৰিণী স্ত্ৰীৰ দৰে সকলোৱে মুখ কিয় বিবৰ্ণ হৈছে? হাই হাই, সেই দিন ইমান মহৎ যে তাৰ নিচিনা আৰু কোনো দিন নাই। এইয়ে জাকোবৰেই সংকটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব। আৰু বাহিনীসকলৰ জিহুৱাই কৈছে, সেইদিনা মই তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুঁৱলি ভাঙি পেলাম আৰু তোমাৰ জোঁটজৰীবোৰ ছিঙি পেলাম। বিদেশীসকলে তেওঁক আৰু বন্দী কাম নকৰাব, কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ ভজনা কৰিব, আৰু মই যিজনাক তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম তেওঁলোকৰ সেই ৰজা দাউদৰ বন্দী কাম কৰিব। এই হেতুকে জিহুৱাই কৈছে, হে মোৰ দাস জাকুব, ভয় নকৰিবা, হে ইজৰাইল ব্যাকুল নহবা, কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। কাৰণ জাকুব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব, কিয়নো জিহুৱাই কৈছে, তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছো, কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন ভিন্ন কৰিলোঁ, সেই আটাই জাতিক মই নিঃশেষে সংসাৰ কৰিলেও তোমাক নিঃশেষে সংসাৰ নকৰিম, কিন্তু তোমাক সুবিচাৰে শাস্তি দিম, তোমাক কোনো মতেই দণ্ড নিদিয়াকৈ নেৰো। কিয়নো জিহুৱাই এই কথা কৈছে, তোমাৰ ক্ষত চিকিৎসাৰ বাহিৰে আৰু তোমাৰ ঘা কষ্টদায়ক, তোমাক আৰোগ্য কৰিবলৈ কোনেও গাত নলয়, তোমাৰ ঘা সুস্থ কৰিবৰ পৰা কোনো ঔষধ নাই। তোমাৰ প্ৰেমকাৰিণীৰ সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে, কিয়নো তোমাৰ অপৰাধৰ বাহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰুৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ, নিষ্ঠুৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ। তোমাৰ ক্ষমতাৰ কাৰণে তুমি কিয় চিঞৰিছা? তোমাৰ বেদনা উপশম হ'ব নোৱাৰা অৱস্থাত তোমাৰ অনেক অপৰাধৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে মই তোমালৈ এইবোৰ কৰিলোঁ। এই হেতুকে তোমাক গ্ৰাস কৰোতা সকলোকে গ্ৰাস কৰা হ'ব, আৰু তোমাৰ আটাই শত্ৰুবোৰৰ প্ৰত্যেকে বন্দী অৱস্থালৈ যাব। তোমাৰ লোটকাৰীসকল লোটৰ বিষয় হ'ব, আৰু তোমাক চিকাৰ কৰোতা সকলোকে মই চিকাৰ স্বৰূপ কৰিম, কিয়নো জিহুৱাই কৈছে, মই তোমাক পুনৰাই আৰোগ্য কৰিম আৰু তোমাৰ ঘাবোৰ সুস্থ কৰিম, কাৰণ কোনো মানুহে নিবিচৰা এইয়ে চিউন বুলি কৈ লোকে তোমাক সমাজ ভস্তা বোলে। জিহুৱাই এই কথা কৈছে, চোৱা, মই জাকোবৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম, আৰু নগৰখন নিজ উপপৰ্বতৰ ওপৰত পুনৰাই সজা হ'ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ'ব, আৰু সেইবোৰৰ পৰা স্তুতি গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলোক কম নহ'ব, মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ'ব, তেওঁলোকৰ সন্তান সন্ততিসকল আগৰ দৰে হ'ব, তেওঁলোকৰ মণ্ডলী মোৰ আগত স্থাপিত হ'ব, আৰু মই তেওঁলোকৰ উপদ্ৰৱকাৰী সকলোকে দণ্ড দিম, তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ'ব আৰু তেওঁলোকৰ শাসনকৰ্তা তেওঁলোকৰ মাজৰ পৰা ওলাব আৰু মই তেওঁক মোৰ ওচৰ চপাম তেতিয়া তেওঁ মোৰ ওচৰ চাপিব কিয়নো জিহুৱাই কৈছে মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে আৰু তোমালোক মোৰ প্ৰজা হ'বা আৰু মই তোমালোকৰ ঈশ্বৰ হ'ম সৌৱা চোৱা জিহুৱাৰ প্ৰচণ্ড ক্ৰোধ ৰূপ ধুমুহা এনেকি উৰুৱাই নিয়া প্ৰবল বতাহ আহিছে সেয়ে দুষ্টবোৰৰ মূৰত কুবেৰে লাগিব জিহুৱাই নিজ কাৰ্য নিষ্পত্তি নকৰালৈকে আৰু নিজ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁ প্ৰচণ্ড ক্ৰোধ নাথামিব তোমালোকে শেষকালত তাক বুজিবা।